মাৰ্ক অধ্যায় তিনি। পাছে তেওঁ আকৌ নামঘৰত সোমাল। তাত শুকাই যোৱা হাতেৰে মানুহ এজন আছিল। তেওঁক বিশ্ৰামবাৰে সুস্থ কৰে নে নকৰে মানুহবিলাকে তেওঁৰ অপবাদ দিবলৈ তেওঁলৈ চাই থাকিল। তেতিয়া তেওঁ সেই শুকানহতীয়া মানুহজনক ক'লে,
মাজত থিয় হোৱা।
আৰু তেওঁবিলাকক সুধিলে,
বিধিমতে বিশ্ৰামবাৰে বেয়া কৰ্ম নে ভাল কৰ্ম কৰিব পাৰি, নৰবধ নে প্ৰাণ ৰক্ষা কৰিব পাৰি?
কিন্তু তেওঁবিলাক মনে মনে থাকিল। তেতিয়া তেওঁবিলাকৰ হৃদয়ৰ কঠিনতাৰ কাৰণে অসন্তোষ কৰি খঙেৰে চাৰিওফালে তেওঁবিলাকলৈ চাই সেই মানুহজনক ক'লে,
তোমাৰ হাত মেলা।
তাতে তেওঁ হাত মেলিলত সেইখন সুস্থ হ'ল। পাছে ফৰিচীবিলাকে বাহিৰলৈ গৈ কেনেকৈ তেওঁক বিনষ্ট কৰিব পাৰে, হেৰুদিয়া মানুহে সৈতে তেতিয়াই তেওঁৰ বিৰুদ্ধে তাৰ মন্ত্ৰণা কৰিলে। পাছে যীশু নিজৰ শিষ্যবিলাকে সৈতে সাগৰৰ ওচৰলৈ গ'ল। তাতে গালিলৰ পৰা এক বৰ লোকসমূহ তেওঁৰ পাছে পাছে গ'ল। আৰু যিহুদিয়াৰ, জিৰুচালেমৰ, ইডোমৰ, জৰ্দনৰ সিপাৰৰ, তুৰ আৰু চিডনৰ ওচৰৰ এক বৰ লোকসমূহে তেওঁ কৰা সকলো কৰ্মৰ কথা শুনি তেওঁৰ ওচৰলৈ আহিল। তেতিয়া লোকসমূহে যাতে তেওঁক হেঁচা হেঁচি কৰি ধৰিব নোৱাৰে, সেইবাবে এখন নাও যেন তেওঁৰ ওচৰত ৰাখে, তেওঁ নিজৰ শিষ্যবিলাকক এনে আজ্ঞা দিলে, কিয়নো তেওঁ অনেকক সুস্থ কৰাত ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা হেঁচি কৰি আছিল। আৰু উকুচি আত্মাবোৰে তেওঁক দেখিলেই আগত পৰি ৰিঙিয়াই কয়,
আপুনি ঈশ্বৰৰ পুত্ৰ।
কিন্তু তেওঁক প্ৰকাশ কৰিবলৈ তেওঁ সিহঁতক দৃঢ়কৈ নিষেধ কৰিলে। পাছে তেওঁ পৰ্বতত উঠি যিবিলাকক ইচ্ছা কৰিলে তেওঁলোকক মাতিলে, আৰু তেওঁলোক তেওঁৰ ওচৰলৈ গ'ল। তেতিয়া তেওঁৰ লগত তেওঁলোক থাকিবলৈ আৰু ঘোষণা কৰিবলৈ তেওঁলোকক পঠাবৰ বাবে আৰু তেওঁলোকে ভূত খেদাবলৈ ক্ষমতা পাবৰ কাৰণে তেওঁ বাৰজনক নিযুক্ত কৰিলে। পিতৰ এই উপনাম তেওঁ চিমোনক দিলে। চিবদিয়ৰ পুতেক জাকুব আৰু জাকুবৰ ভাইক জোহন এই দুজনক বনেৰ গছ অৰ্থাৎ মেঘগৰ্জনৰ পুতেক এই উপনাম দিলে। আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ পুতেক জাকুব, থদ্দেয়, কণানী চিমন আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ইস্কুৰিটিয়া যিহুদা এই বাৰজনক তেওঁ নিযুক্ত কৰিলে। পাছে তেওঁ এটা ঘৰত সোমাল আৰু পুনৰাই ইমান মানুহ গোট খালে যে তেওঁলোকে ভোজন কৰিব নোৱাৰিলে। তেওঁৰ আত্মীয়বিলাকে এই কথা শুনি তেওঁ বাতুল হ'ল বুলি কৈ তেওঁক ধৰিবলৈ ওলাই গ'ল। আৰু জিৰুচালেমৰ পৰা অহা অধ্যাপকসকলে ক'লে,
তাৰ গাত বেলজেবুব আছে আৰু সেই ভূত ৰজাৰ দ্বাৰাই সি ভূতক খেদায়।
তাতে তেওঁবিলাকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক'লে,
চৈতানে চৈতানক কেনেকৈ খেদাব পাৰে? আৰু কোনো ৰাজ্য যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেন্তে সেই ৰাজ্য থাকিব নোৱাৰে। আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়, তেন্তে সেই ঘৰো থাকিব নোৱাৰে। আৰু চৈতানেও যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, সি আৰু থাকিব নোৱাৰে, কিন্তু তাৰ শেষ হয়। বলৱানজনক প্ৰথমে নাবান্ধিলে কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে, বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব। মই তোমালোকক স্বৰূপকৈ কওঁ, মনুষ্য সন্তানবিলাকৰ সকলোবিধ পাপ আৰু ঈশ্বৰ নিন্দা কৰা যি নিন্দা, সেই সকলোৰে ক্ষমা হয়। কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰে নিন্দা কৰে, তাৰ ক্ষমা কেতিয়াও নহ'ব, সি অনন্ত পাপৰ অপৰাধী।
তেওঁবিলাকে তেওঁৰ গাত অসুচি আত্মা আছে বুলি কোৱাত তেওঁ এই কথা ক'লে। এনেতে তেওঁৰ মাক আৰু ভায়েকবিলাকে আহি বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে। তেতিয়া লোকসমূহ তেওঁৰ ওচৰতে বহি আছিল আৰু তেওঁবিলাকে তেওঁক ক'লে,
চাওক, আপোনাৰ মাক আৰু ভায়েকবিলাকে বাহিৰত আপোনাক বিচাৰিছে।
তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
মোৰ আই আৰু মোৰ ভাইবিলাক কোন?
পাছে তেওঁৰ চাৰিওফালে বহি থকাবিলাকলৈ চাই তেওঁ ক'লে,
এইয়া চোৱা, মোৰ আই আৰু মোৰ ভাইবিলাক। কিয়নো যিকোনোৱে ঈশ্বৰৰ ইচ্ছা পালন কৰে, মোৰ ভাই ভনী আৰু আয়ো সেয়েহে।